وَمَا مَنَعَ النَّاسَ أَن يُؤْمِنُوا إِذْ جَاءَهُمُ الْهُدَى إِلَّا أَن قَالُوا أَبَعَثَ اللَّهُ بَشَرًا رَّسُولًا
আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল তেতিয়া সিহঁতক কেৱল এই কথাই ইমান পোষণ কৰিবলৈ বাধা দিলে যে আল্লাহে এজন মানুহক ৰাসূল হিচাপে প্ৰেৰণ কৰিছে নেকি।